বাৰ্তা পঢ়িছো সভা মহন্তৰ। এতিয়া প্ৰধান বাতৰি সোঁৱৰণ হৈছে নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মৰে লোকৰ নাগৰিক অধিকাৰ কাঢ়িলৈ নাযায় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদীলৈ ৰাখী বন্ধনৰ ৰাজনীতিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৌশল ৰাজকুমাৰক সাক্ষাৎ কৰে। নেপালৰ বৈদেশিক মন্ত্ৰী ডঃ আৰ্জুন ৰাভা দেৱাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইত ভাৰতৰ উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয় আঞ্চলিক সামুদ্ৰিক প্ৰদূষণ সহায় কেন্দ্ৰ মুকলি কৰে। নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়িলৈ নাযায় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত 188গৰাকী হিন্দু লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে তুফানদৰ ৰাজনীতি আৰু ভোট বেংকৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হিন্দু তথা আন সংখ্যালঘু লোকক অৱহেলা কৰা বুলি সমালোচনা কৰে। তেওঁ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে কয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ পৌৰ নিগমৰ 1000 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক প্ৰকল্পসমূহো উদ্বোধন কৰে। শ্ৰীশ্বাহে সবৰমতী দলীয় কৰ্মীসকলক সাক্ষাৎ কৰাৰো কথা আছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় ৰাখী বন্ধন হৈছে ভাই ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উৎসৱ ধৰ্মীয় আৰু সাংস্কৃতিক সীমাৰ বাহিৰত দেশৰ বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতীক বুলি উল্লেখ কৰে। এই উৎসৱে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ সংকল্পক অধিক শক্তিশালী কৰে বুলিও তেওঁ শুভেচ্ছা বাৰ্তাত প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কুৱেইটৰ ৰাজকুমাৰ শ্বেখ ছাবাহ আল খালেদ আল ছাবাহ আল হামাদ আল মুবাৰক আল ছাবাহক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু কুৱেইটে শতিকাজুৰি শুভেচ্ছা আৰু মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ কয় যে দুয়োখন দেশৰ সাম্প্ৰতিক সম্পৰ্ক অবিৰতভাৱে সম্প্ৰসাৰণ হৈ আছে। ডঃ জয়শংকৰে দেশ দুখনৰ সম্পৰ্কক উচ্চ পৰ্যায়লৈ লৈ যোৱাত ৰাজকুমাৰগৰাকীৰ ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকী আজি চৰকাৰী ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। তেওঁ কুৱেইটৰ বৈদেশ মন্ত্ৰী আব্দুল্লা আলী আল ইয়াহিয়াই আদৰণি জনায়। এই ভ্ৰমণকালত দুয়োপক্ষই ৰাজনৈতিক বাণিজ্য বিনিয়োগ শক্তি নিৰাপত্তা সাংস্কৃতিক বাণিজ্যিক দূতাবাস আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিব। উভয় পক্ষই উমৈহতীয়া স্বাৰ্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাটুৰ শ্বেখ আনোৱাৰ বিন ইব্ৰাহিমে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ এয়া হ'ব প্ৰথম বিদেশ ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী অহা মঙলবাৰে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তথা বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰত আৰু মালয়েছিয়াৰ শক্তিশালী ঐতিহাসিক আৰু সামাজিক সাংস্কৃতিক সম্পৰ্ক আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে 2015 চনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বৰ্ধিত কৌশলগত সম্পৰ্কলৈ উন্নীত হয়। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ভাৰত ভ্ৰমণে ভৱিষ্যতৰ বাবে বহু খণ্ডৰ সহযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক মিত্ৰতা অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰিব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই ৰাষ্ট্ৰজুৰি প্ৰতিবাদৰ সৃষ্টি কৰা কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ অভিযুক্ত সঞ্জয় ৰায়ৰ মনস্তাত্বিক পৰীক্ষা কৰিব। ইয়াৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেন্সিক বিজ্ঞান পৰীক্ষাগাৰৰ মনোবৈজ্ঞানিক আৰু আচৰণগত বিশ্লেষকৰ এটা দল ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। চি বি আই সঞ্জয় ৰায়ক ইতিপূৰ্বে জিম্মাত লৈছে। ইপিনে আৰ্জিকুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰাক্তন অধ্যক্ষ ডঃ সন্দীপ ঘোষক কালি চি বি আই একেৰাহে দ্বিতীয় দিনৰ বাবে কেইবা ঘণ্টা ধৰি জেৰা কৰে। চি বি আয়ে পুনৰ জেৰা কৰাৰ বাবে তেওঁলৈ চমন জাৰি কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰী ডঃ আৰ্জু ৰাণা দেওবাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ বিনিময় পৰম্পৰাৰ সৈতে সংগতি ৰাখি দেওবাই ভাৰত ভ্ৰমণ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত নেপাল উল্লেখযোগ্য মিত্ৰ দেশ। এই ভ্ৰমণে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা আৰু পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাই ভাৰত উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত আঞ্চলিক সামুদ্ৰিক প্ৰদূষণ সঁহাৰি কেন্দ্ৰ RMPRC মুকলি কৰে। এই কেন্দ্ৰৰ জৰিয়তে সমুদ্ৰ তেলৰ অপব্যয় ৰোধ কৰিবলৈ বিশেষ দৃষ্টিভংগী নিশ্চিত কৰি এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰৰ দেশসমূহৰ মাজৰ সহযোগিতা বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আছিয়ান দেশসমূহৰ 20গৰাকী বিষয়াৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দুসপ্তাহজোৰা প্ৰশিক্ষণো কাইলৈ আৰম্ভ হ'ব। বাংলাদেশ চৰকাৰে মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহ ছালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ এনে যাত্ৰীসকলৰ শৰীৰত তাপমাত্ৰা জোখাৰ ব্যৱস্থা কালি আৰম্ভ কৰা হৈছে। তদুপৰি কোনো যাত্ৰীৰ শৰীৰত এনে লক্ষণ পৰিলক্ষিত হলে স্বাস্থ্য বিভাগক জনাবলৈ তথা সতৰ্ক হৈ থাকিবলৈ বিমান সংস্থাসমূহলৈ নিৰ্দেশ দিয়া হৈছে। বিমান বন্দৰৰ বিষয়ে প্ৰকাশ কৰা অনুসৰি কোনো লোক এনে ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰিলে ঢাকাৰ বিশেষ চিকিৎসালয়লৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব। অৱশ্যে বাংলাদেশত এতিয়ালৈ কোনো লোক এই ৰোগত আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকাত এই ৰোগ দ্ৰুতগতিত বিয়পাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ প্ৰাদুৰ্ভাৱক গোলকীয় স্বাস্থ্যখণ্ডক জৰুৰী অৱস্থা হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে মাংকিপক্স ভাইৰাছৰ জৰিয়তে বিয়পা ই এবিধ সংক্ৰামক ৰোগ। এই ৰোগত আক্ৰান্ত লোকৰ শৰীৰত জ্বৰ, ডিঙিৰ সোঁসোৰণি, ডিঙিৰ গ্ৰন্থি ফুলা, ছাল ৰঙা পৰা, কঁকালৰ বিষ আদি লক্ষণে দেখা দিয়ে। ইতিমধ্যে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এতিয়ালৈ ভাৰতত মাংকিপক্সৰ কোনো ৰোগী ধৰা পৰা নাই। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত এখন বৈঠকত দেশৰ মাংকিপক্সৰ পৰিস্থিতি তথা এই সন্দৰ্ভত চলা যাৱতীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্নখণ্ডৰ বাবে 30 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰ জিলাৰ ছালেমপুৰ আৰক্ষী চকীৰ সমীপত হোৱা এটা দুৰ্ঘটনাত 10গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 37গৰাকী লোক আহত হয়। আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত 4গৰাকীক মিৰাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ বুজ লৈ সংশ্লিষ্ট বিষয়াসকলক আহতসকলৰ বাবে শীঘ্ৰেই সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মৰ লোকৰ নাগৰিক অধিকাৰ কাটিব নাযাব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মীয়ে ৰাখী বন্ধনৰ প্ৰাথমিকত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কেন্দ্ৰীয় ৰাজকুমাৰক সাক্ষাৎ কৰে। নেপালৰ বৈদেশিক মন্ত্ৰী ডঃ আৰ্জু ৰাণা দেওবাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইত ভাৰত উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত আঞ্চলিক সামুদ্ৰিক প্ৰদূষণ সঁহাৰি কেন্দ্ৰ মুকলি কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।